আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহত আছে দেশৰ ভূমিত অনুপ্ৰৱেশকাৰীৰ আগ্ৰাসন কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃঢ় মন্তব্য নুমলীগড়ৰ বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্ৰকল্পই অসমৰ 50,000 বাঁহ খেতিয়কক আৰ্থিকভাৱে সবল কৰি তুলিব বুলি প্ৰধানমন্ত্ৰীৰ আশা প্ৰকাশ বিটিচি নিৰ্বাচনৰ বাবে বিটিআৰত শাসক বিৰোধীৰ প্ৰচাৰ অভিযান তীব্ৰতৰ চিৰাঙত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সেৱা সপ্তাহ উপলক্ষে ৰাজ্যৰ 20,000 বিদ্যালয়ৰ প্ৰতিখনতে 75টা গছপুলি ৰোপণৰ বাবে চৰকাৰৰ লক্ষ্য নিৰ্ধাৰণ আৰু এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত কালি নিশা ডুবাইত ভাৰতৰ হাতত পাকিস্তান 7 উইকেটত পৰাস্ত পৌৰাঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া এতিয়া শুনক বিতং বাতৰি দেশৰ ভূমিত অনুপ্ৰৱেশকাৰীৰ আগ্ৰাসন কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দৃঢ়তাৰে ঘোষণা কৰিছে দৰং জিলাৰ মঙলদৈত কালি জনসভাত অংশ লৈ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে অনুপ্ৰৱেশকাৰী কবলৰ পৰা দেশক মুক্ত কৰাৰ বাবে বিজেপি নেতৃত্বাধীন NDA চৰকাৰ সংকল্পবদ্ধ তেওঁ লগতে দেশৰ সম্পদ আৰু জনসাধাৰণৰ অধিকাৰৰ ওপৰত অনুপ্ৰৱেশকাৰীৰ প্ৰভুত্ব কেতিয়াও মানি লোৱা নহয় বুলি মন্তব্য কৰে শ্ৰীমোদীয়ে ভকেল ফৰ লোকেলৰ বাবে আহান জনাই গামোচাৰ প্ৰসংগ উত্থাপন কৰে তেওঁ সকলোকে স্বদেশত নিৰ্মিত সামগ্ৰী ক্ৰয় কৰিবলৈ আৰু উপহাৰ হিচাপে দিবলৈ আহান জনায় শ্ৰীমোদীয়ে কয় যে ভাৰত সম্প্ৰতি বিশ্বৰ দ্ৰুত বিকশিত অৰ্থনীতিত পৰিণত হৈছে আৰু অসম দেশৰ অন্যতম দ্ৰুত বিকশিত ৰাজ্য তেওঁ লগতে কয় যে বিগত 11 বছৰত ৰাজ্যত এখন কৰ্কট চিকিৎসালয় আৰু 24খন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে অহা 5 বছৰত দেশত 1,00,000 নতুন চিকিৎসকক সাজু কৰি তোলা হ'ব বুলি প্ৰধানমন্ত্ৰীয়ে লগতে প্ৰকাশ কৰে
यहां असम में तो विशेष तौर पर कैंसर के हॉस्पिटल भी बनाए गए बीते 11 वर्षों के दौरान भारत में मेडिकल कॉलेजों की संख्या दोगुनी हो गई है 60-65 सालों में जितने मेडिकल कॉलेज बने बीते 11 वर्षों में बनाए हैं बताइए 60-70 साल में जो काम हुआ है ना वो हमने 10-11 साल में कर दिया है दोस्तों यहां असम में भी 2014 से पहले सिर्फ 6 मेडिकल कॉलेज थे अब जब दरांग में मेडिकल कॉलेज भी बनकर तैयार हो जाएगा तो यहां 24 मेडिकल हो जाएंगे बीते 11 साल में देश में मेडिकल सीटों की संख्या 2 गुने से ज्यादा हो गई है इतना ही नहीं हमने एक और लक्ष्य रखा है आने वाले 4-5 सालों में हम मेडिकल की 1,00,000 नई सीटें जोड़ने जा रहे 1,00,000 नौजवानों को डॉक्टर बनाएंगे
প্ৰধানমন্ত্ৰী মোদীয়ে কালি মঙলদৈত 6,300 কোটি টকা ব্যয় সাপেক্ষে 3টা বিশেষ আন্তঃগাঁথনিমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কালি গোলাঘাট জিলাৰ নুমলীগড়ৰ শোধনাগাৰত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্ৰকল্প উদ্বোধন কৰে তেওঁ কয় যে এই প্ৰকল্পই অসমৰ 50,000 বাঁহ খেতিয়কক আৰ্থিকভাৱে সবল কৰি তোলাৰ লগতে বহনক্ষম উন্নয়নৰ পথ মুকলি কৰিব তেওঁ লগতে কয় যে 5,000 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই প্ৰকল্পই অসম তথা দেশৰ ঔদ্যোগিক ক্ষেত্ৰখনক নতুন গতি প্ৰদান কৰিব শ্ৰীমোদীয়ে কালি নুমলীগড় শোধনাগাৰৰ নতুন পলিপ্ৰপিলিন গোটটোৰো আধাৰশিলা স্থাপন কৰে এই প্ৰকল্পত উৎপাদিত প্লাষ্টিক আৰু অন্যান্য জৈৱ সামগ্ৰীসমূহে দেশৰ উদ্যোগ ক্ষেত্ৰখনক সমৃদ্ধ কৰিব বুলি তেওঁ উল্লেখ কৰে শ্ৰীমোদীয়ে কয় যে ভাৰতে শক্তিখণ্ডত আত্মনিৰ্ভৰ হোৱাৰ দিশত অগ্ৰসৰ হৈছে আৰু বিদেশৰ পৰা আমদানি কৰা ইন্ধনৰ ওপৰত থকা নিৰ্ভৰশীলতা হ্ৰাস পাইছে অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে এই জৈৱ ইথানল প্ৰকল্পৰ বাবে বছৰি প্ৰায় 5,00,000 টন বাঁহৰ বজাৰ গঢ় লৈ উঠিব আৰু ইয়াৰ ফলত ৰাজ্যৰ প্ৰায় 30,000 পৰিয়াল উপকৃত হ'ব বিটিচি নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত শাসক বিৰোধী উভয় পক্ষই বিটিআৰত প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া UPPLৰ মুৰববী প্ৰমোদ বড়ো PPFৰ মুৰববী হাগ্ৰামা মহিলাৰীকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতৃত্বই নিজৰ নিজৰ দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা সাংসদ সুস্মিতা দেৱে কালি চিৰাং জিলাৰ পদ্মপুৰত কাজলগাঁও পৰিষদীয় সমষ্টিৰ দলীয় প্ৰাৰ্থী জিতেন নাৰ্জাৰীৰ সমৰ্থনত প্ৰচাৰ অভিযানত অংশ লয় শ্ৰীমতী দেৱে কংগ্ৰেছ দলক সমালোচনা কৰি কংগ্ৰেছে এই পৰিষদীয় নিৰ্বাচনত বিজেপিক সহায় কৰিবলৈহে প্ৰাৰ্থী দিয়া বুলি অভিযোগ কৰে বিপিএফৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী বঞ্জাৰ দৈমাৰীৰ সমৰ্থনত কালি প্ৰচাৰ চলায়। শ্ৰীমহিলাৰীয়ে এখন বিশাল জনসভাক সম্বোধি কয় যে ইউ পি পি এল দলৰ পূৰ্বৰ পাৰিষদ দিলীপ বড়োৱে বৃহত্তৰ খালিংদুৱাৰ সমষ্টিৰ জনসাধাৰণৰ মৌলিক সমস্যা সমাধানত গুৰুত্ব দিয়া নাছিল। তেওঁ লগতে ইউ পি পি এলৰ পাৰিষদগৰাকী বিভিন্ন জনগোষ্ঠীৰ সৈতে সু সম্পৰ্ক বজাই ৰখাত ব্যৰ্থ হোৱা বুলিও সমালোচনা কৰে। বিধায়ক দুৰ্গা দাস বড়ো, বিপিএফৰ জ্যেষ্ঠ নেত্ৰী কমলা বসুমতাৰীকে ধৰি কেইবাগৰাকী শীৰ্ষ নেতাই অংশগ্ৰহণ কৰা এই সভাত হাগ্ৰামা মহিলাৰীয়ে বি টি চি নিৰ্বাচনত বিপিএফ দল একক সংখ্যাগৰিষ্ঠতাৰে জয়ী হ'ব বুলি দাবী কৰে। ইপিনে বি টি আৰৰ মুৰববী তথা ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৱে সাংসদ জয়ন্ত বসুমতাৰীৰ সৈতে কালি চৰাইবিল পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ৰাজু কুমাৰ নাৰ্জাৰীৰ সমৰ্থনত হাতীগড় আৰু গুৰুফেলাত বিশাল নিৰ্বাচনী সভাত অংশ লয়। বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কালি সন্ধিয়া থুৰিবাৰী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী জমছেৰ আলীৰ সমৰ্থনত পুৰাণ বিজনীত প্ৰচাৰ চলায়। সভাত প্ৰাক্তন সাংসদ আব্দুল খালেক আৰু বিধায়ক প্ৰদীপ কুমাৰ চৰকাৰো উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি চিৰাঙত বিজেপি প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। তেওঁ আজি জিলাখনৰ 14 নম্বৰ চিৰাং সমষ্টিৰ দলীয় প্ৰাৰ্থী সোমথোৰ ব্ৰহ্মৰ হৈ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ লগতে থুৰিবাৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী তথা বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ৰ হৈ উলুবাৰীত প্ৰচাৰ চলাব। মুখ্যমন্ত্ৰীৰ প্ৰচাৰ সভাৰ পূৰ্বে কালি নিশা চিৰাঙত নিৰ্বাচনী হিংসা সংঘটিত হোৱাৰ বাতৰি আমালৈ আহিছে। চিৰাঙৰ নিচিমা পৰিষদীয় সমষ্টিত কালি নিশা ইউ পি পি এলৰ কৰ্মী সমৰ্থকে বি পি এফৰ তিনিখন গাড়ীত আক্ৰমণ কৰাৰ লগতে কেইবাজনো কৰ্মীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। নিচিমা সমষ্টিৰ বৰ্তমানৰ পাৰিষদ তথা বি পি এফৰ প্ৰাৰ্থী জেমছ বসুমতাৰীয়ে শীঘ্ৰে দোষীক আটক কৰাৰ দাবী জনাইছে। বাক্সা জিলাৰ নিৰ্বাচনী প্ৰচাৰ সন্দৰ্ভত আমাৰ সংবাদদাতা দামোদৰ তালুকদাৰে এইদৰে জনাইছে।
সমগ্ৰ বিটিআৰৰ লগতে বাক্সা জিলাতো বিভিন্ন ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ তুংগৰ তলত পৰিলক্ষিত হৈছে। কালি আবেলি বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত ৰঙাচৰা বজাৰ খেলপথাৰত বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰ 20 নম্বৰ মথনগুৰি পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী বেগম আখতাৰ আহমেদৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। বিপিএফৰ দলৰ সভাপতি হাগ্ৰামা মহিলাই এইবাৰ বিদেশীত বিপিএফ দলৰ চৰকাৰ হোৱাটো খাটাং বুলি মন্তব্য কৰে। একেদৰে কালি সন্ধিয়া কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে 20 নম্বৰ মথনগুৰি পৰিষদীয় সমষ্টিৰ ইউ পি পি এলৰ প্ৰাৰ্থী মাখন স্বৰ্গীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। ঠিক তেনেদৰে কালি 23 নম্বৰ দিহিৰা পৰিষদীয় সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী মানক প্ৰতিম কলিতাই গাৰামডেত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি নিজৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। আনহাতে বাক্সা জিলাৰ বৰতাৰী কালি ইউ পি পি এলৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত 21 নম্বৰ শালবাৰী পৰিষদীয় সমষ্টিৰ ইউ পি পি এলৰ প্ৰাৰ্থী জয় মুছাৰী নিজৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। আজিও জিলাখনৰ কেইবাটাও স্থানত ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি নিজৰ নিজৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ কথা আছে।
শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 299.9 মিটাৰ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত শুনিছে। উজনি অসমৰ শ্ৰোতাসকলে মিডিয়াম ৱেভৰ 529.1 মিটাৰত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা, এফ এম বেণ্ডৰ 103.4 মেগাহাৰ্জত আকাশবাণী যোৰহাট কেন্দ্ৰৰ পৰা, 101.5 মেগাহাৰ্জত লামডিং ৰিলে কেন্দ্ৰৰ পৰা আৰু 102.4 মেগাহাৰ্জত আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। এই বাতৰি আমাৰ ফেচবুক পেজ এ আৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল এ আৰ নিউজ গুৱাহাটীযোগে লাইভ ষ্ট্ৰিমিঙৰ লগতে নিউজন এয়াৰ এপতো শুনিব পাৰে। বিদ্যালয় শিক্ষা বিভাগে সেৱা সপ্তাহ উপলক্ষে অহা 19 ছেপ্টেম্বৰত ৰাজ্যজুৰি হ'বলগীয়া গছপুলি ৰোপণ কাৰ্যসূচীত বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ অধ্যক্ষ আৰু সদস্যসকলকে ধৰি ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলৰ অংশগ্ৰহণ বাধ্যতামূলক কৰি এটা নিৰ্দেশ জাৰি কৰিছে। অৱশ্যে ছমহীয়া পৰীক্ষা আৰম্ভ হোৱা বিদ্যালয়সমূহৰ শিক্ষাৰ্থীসকলৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাটো বাধ্যতামূলক নকৰিবলৈ শিক্ষা বিভাগে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সঞ্চালকক পত্ৰযোগে নিৰ্দেশ দিছে। নিৰ্দেশটোত বিদ্যালয় কৰ্তৃপক্ষই ৰোপণ কৰা গছপুলিৰ ফটো এই সম্পৰ্কীয় পৰ্টেলত আপলোড কৰিব লাগিব বুলি কোৱা হৈছে। তদুপৰি বিদ্যালয় কৰ্তৃপক্ষক গছপুলি ৰোপণ কাৰ্যসূচীত দিন হাজিৰাত কাম কৰা লোককো নিয়োজিত কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে। এই শ্ৰমিকসকলক বিদ্যালয়ৰ বছৰেকীয়া অনুদানৰ পৰা মজুৰি আদায়ৰ ব্যৱস্থা কৰা হ'ব। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি পৰহিলৈৰ পৰা 7-দিনীয়াকৈ সেৱাই সমৰ্পণ সেৱা সপ্তাহ শীৰ্ষক কাৰ্যসূচীৰ আয়োজন কৰা হ'ব। এই কাৰ্যসূচীৰ অংশ হিচাপে ৰাজ্যৰ 20,000 শৈক্ষিক প্ৰতিষ্ঠানৰ প্ৰতিখনতে 75টাকৈ গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত সেৱা আৰু সুশাসন মন্ত্ৰৰে চৰকাৰে ৰূপান্তৰ আৰু প্ৰগতিৰ হকে বিৰামহীনভাৱে কাম কৰি আছে। স্বচ্ছ ভাৰত অভিযানৰ অধীনত নৰেন্দ্ৰ মোডী চৰকাৰে দেশৰ প্ৰতিগৰাকী নাগৰিকৰ জীৱনলৈ কিদৰে পৰিৱৰ্তন আনিলে সেই সন্দৰ্ভত সেৱা পৰ্বৰ এয়া আমাৰ বিশেষ প্ৰতিবেদন।
স্বচ্ছ ভাৰত অভিযানে 11 বছৰ সম্পূৰ্ণ কৰিলে। কোনোৱে ভবা নাছিল যে লালকিল্লাৰ প্ৰাচীৰৰ পৰা শৌচাগাৰ নিৰ্মাণৰ জৰিয়তে স্বচ্ছতাৰ বিপ্লৱৰ কথা কোৱা হ'ব। কিন্তু 2014 চনৰ 15 আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই স্বচ্ছতাৰ বিপ্লৱৰ কথা ঘোষণা কৰে। স্বচ্ছ ভাৰত অভিযানে বৈপ্লৱিক পৰিৱৰ্তন আনিছে আৰু বিশ্বই এই পৰিৱৰ্তনক গ্ৰহণ কৰিছে। ভাৰতত মুকলিত মলত্যাগ কৰা ব্যৱস্থাৰ অন্ত পৰাৰ সন্দৰ্ভত শেহতীয়াকৈ নেচাৰ আলোচনীত এখন গৱেষণা পত্ৰ প্ৰকাশ হৈছিল। কেলিফৰ্ণিয়া বিশ্ববিদ্যালয় আৰু অহাইঅ ষ্টেট বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা এই গৱেষণা পত্ৰত মুকলিত মলত্যাগ বন্ধ কৰাৰ ফলত বছৰি প্ৰায় 70,000 লোকৰ মৃত্যু ৰোধ কৰাত সফল হৈছে বুলি উল্লেখ কৰা হৈছে। এই অভিযানে বহু মহিলাৰ জীৱনলৈ পৰিৱৰ্তন আনিছে। স্বচ্ছ ভাৰত অভিযানৰ অধীনত প্ৰায় 12 কোটি ঘৰত শৌচাগাৰ নিৰ্মাণৰ জৰিয়তে মুকলিত মলত্যাগ মুক্ত পৰিৱেশ গঢ়ি তোলা হৈছে। তদুপৰি দেশৰ 78% গৃহলৈ নলযোগে বিশুদ্ধ খোৱাপানী যোগান ধৰা হৈছে। এই অভিযানত 2026 চনৰ ভিতৰত চহৰসমূহক জাবৰ মুক্ত কৰাৰ লক্ষ্যও নিৰ্ধাৰণ কৰা হৈছে। বছৰি পৰিচ্ছন্নতাৰ জৰীপ চলোৱা হৈছে। বিভিন্ন চহৰৰ মাজত ইতিবাচক প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে জনসাধাৰণৰ অংশগ্ৰহণো বৃদ্ধি পাইছে। ফলস্বৰূপে স্বচ্ছতাৰ মানচিত্ৰত ভাৰতৰ ভাৱমূৰ্তি পূৰ্বৰ তুলনাত যথেষ্ট উন্নত হৈছে।
ৰাজ্যত কালি বিয়লি অনুভূত হোৱা 5.9 প্ৰাবল্যৰ ভূমিকম্পৰ ফলত বিভিন্ন স্থানত ক্ষয়ক্ষতিৰ বাতৰি পোৱা গৈছে। ভূমিকম্পৰ আতংকৰ বাবে কালি হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ তেজপুৰত 50 বছৰীয়া এগৰাকী মহিলাৰ মৃত্যু হয়। ভূমিকম্পত নগাঁও চহৰৰ নুৰুল আমিন ইনডোৰ ষ্টেডিয়ামৰ চিলিং ভাঙি পৰাৰো বাতৰি পোৱা গৈছে। অসম ভ্ৰমণ সামৰি উভতি যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কলকাতাত উপস্থিত হৈ এই খবৰ পোৱা মাত্ৰেই কালি ৰাজ্যখনৰ পৰিস্থিতিৰ বুজ লয়। তেওঁ প্ৰয়োজন আপেক্ষে সকলো ধৰণৰ সহায় সহযোগিতাৰো আশ্বাস দিয়ে। এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত কালি নিশা অনুষ্ঠিত গ্ৰুপ এৰ এখন খেলত ভাৰতে পাকিস্তানক 7 উইকেটত পৰাস্ত কৰে। ভাৰতে 128 ৰাণৰ লক্ষ্যৰে খেল আৰম্ভ কৰি 15 অভাৰ 5টা বলত 3টা উইকেট হেৰুৱাই 131 ৰাণ কৰে। অপেনাৰ অভিষেক শৰ্মাই 13টা বলত 31 ৰাণ কৰাৰ লগতে অধিনায়ক সূৰ্য কুমাৰ যাদৱে 47 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ পূৰ্বে পাকিস্তানে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয় আৰু নিৰ্ধাৰিত 20 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 127 ৰাণ সংগ্ৰহ কৰে। ভাৰত কাইলৈ হংকঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ জিন্তী ৰাণী ডেকাৰ সৈতে।
কালি বিয়লি ৰাজ্যত প্ৰবল জোকাৰণি অনুভূত হোৱা ভূমিকম্প আৰু ইয়াৰ ফলত হোৱা ক্ষয়ক্ষতিৰ বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে প্ৰকাশ কৰিছে। নতুন দিল্লীত প্ৰতিদিন গোষ্ঠীৰ মিডিয়া কনক্লেভ উদ্বোধন কৰি আধ্যামিক গুৰু শ্ৰী শ্ৰী ৰবিশংকৰে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন দেশৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে। এই বাতৰি অসমীয়া প্ৰতিদিন কাকতৰ। বায়ো ইথানল প্ৰকল্পই ৰাজ্যত আশাৰ সঞ্চাৰ কৰিছে। বাঁহ খেতিৰে ৰাজ্যৰ অৰ্থনীতিত নতুন দিগন্তৰ সূচনা হ'ব বুলি দৈনিক অসম কাকতে বাতৰি পৰিৱেশন কৰিছে। দৈনিক জনমভূমি কাকতত হিন্দী দিৱস উপলক্ষে কালি গৃহমন্ত্ৰী অমিত শ্বাহে হিন্দীৰে আন ভাৰতীয় ভাষাৰ সংঘাত নাই বুলি কৰা মন্তব্যৰে বাতৰি প্ৰকাশ কৰিছে। অনুপ্ৰৱেশকাৰীৰ মাধ্যমেৰে অসমকে ধৰি দেশৰ সীমান্ত অঞ্চলত ব্যাপক জনগাঁথনিৰ সলনিৰ চক্ৰান্ত চলিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্যৰে আমাৰ অসম কাকতে বাতৰি প্ৰকাশ কৰিছে। এই একেটা বাতৰি নিয়মীয়া বাৰ্তা কাকতেও প্ৰকাশ কৰিছে। প্ৰব্ৰজন বিৰোধী সমদলৰ কেন্দ্ৰ কৰি লণ্ডনৰ ৰাজপথত হোৱা সংঘাতময় পৰিৱেশ সন্দৰ্ভত দৈনিক অগ্ৰদূত কাকতে বাতৰি প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে জি এছ টি সংস্কাৰৰ দ্বাৰা পুৱাৰ চাহকাপৰ পৰা ৰাতিৰ আহাৰলৈকে নাগৰিকসকল উপকৃত হ'ব বুলি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ মন্তব্যৰে এটা বাতৰি প্ৰকাশ কৰিছে। নেপালত নৱপ্ৰজন্মৰ প্ৰতিবাদত মৃত্যু হোৱা লোকসকলক শ্বহীদ ঘোষণা কৰা হৈছে। এই বাতৰি দি আছাম ট্ৰিবিউন কাকতৰ। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ জিন্তী ৰাণী। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছো। দেশৰ ভূমিত অনুপ্ৰৱেশকাৰীৰ আগ্ৰাসন কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃঢ় মন্তব্য। নুমলীগড়ৰ জৈৱ ইথানল প্ৰকল্পই অসমৰ 50,000 বাঁহ খেতিয়কক আৰ্থিকভাৱে সবল কৰি তুলিব বুলি প্ৰধানমন্ত্ৰীৰ আশা প্ৰকাশ। বিটিচি নিৰ্বাচনৰ বাবে বিটিআৰত শাসক বিৰোধীৰ প্ৰচাৰ অভিযান তীব্ৰতৰ। সেৱা সপ্তাহ উপলক্ষে ৰাজ্যৰ 20,000 বিদ্যালয়ৰ প্ৰতিখনতে 75টা গছপুলি ৰোপণৰ বাবে চৰকাৰৰ লক্ষ্য নিৰ্ধাৰণ। আৰু এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত কালি পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ 7 উইকেটত জয়লাভ।
পৌৰাঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।